আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান হিচাপে ভাৰতীয় আৰক্ষী সেৱাৰ জ্যেষ্ঠ বিষয়া হৰমিত সিঙৰ আজি দায়িত্বভাৰ গ্ৰহণ, অসম সাহিত্য সভাৰ সপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ, ৰাজ্য চৰকাৰৰ অসমক বিনিয়োগৰ থলী আৰু দেশৰ শীৰ্ষ ৰাজ্যসমূহৰ অন্যতম ৰূপে গঢ়ি তোলাৰ লক্ষ্য, ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগৰ সৌজন্যত কোচবিহাৰৰ মধুপুৰ সত্ৰত আজিৰে পৰা তিনিদিনীয়াকৈ মধুপুৰ উৎসৱ আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতা আৰম্ভ। ৰাজ্যৰ ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান হিচাপে ভাৰতীয় আৰক্ষী সেৱাৰ জ্যেষ্ঠ বিষয়া হৰমিত সিঙে আজি দায়িত্বভাৰ গ্ৰহণ কৰে। গুৱাহাটীৰ উলুবাৰীত থকা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত হৰমিত সিঙে জি পি সিঙৰ পৰা দায়িত্ব গ্ৰহণ কৰে। পূৰ্বৰ আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙক কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়াৰ পৰিপ্ৰেক্ষিতত হৰমিত সিঙক ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব দিয়া হৈছে। আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰি নৱনিযুক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে অসম আৰক্ষীৰ পৰিকল্পনা সন্দৰ্ভত এনেদৰে কয়।
ক'বলৈ ইমানেই আছে যে লাষ্ট টু বছৰত যিটো অসম পুলিচৰ ট্ৰান্সফৰ্মেশ্যন হৈছে, যিটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চাহাবৰ ভিজন আছে যে এটা ছেফ এণ্ড ছিকিউৰ আছাম আৰু এটা চিটিজেন চেণ্ট্ৰিক ডেলিভাৰী ছিষ্টেমৰ পুলিচ, যিটো চিটিজেন ৰাইজৰ হিতৰ কাৰণে কাম কৰে। এই দুচাল হ'ল ফৰ দ্য লাষ্ট টু ইয়াৰ্ছ এইটো প্ৰয়ত্ন জাৰি আছে আৰু কাম বহুত আগবাঢ়িছে। এইটো কিমান কাম আগবাঢ়িছে আপুনি ষ্টেটিষ্টিক্সত যিমান কাম হৈছে ট্ৰান্সফৰ্মেশ্যন হৈছে আপুনি দেখা পাইছে। মই এইটো কামৰ ভাগে আছিলো, চ' যেনেকে মাননীয় মুখ্যমন্ত্ৰী চাহাবৰ ভিজন আছে তেনেকেহে অসম পুলিচ আগবাঢ়ি থাকিব আৰু যেতিয়ালৈকে আমি ভাৰতবৰ্ষৰ ফাৰ্ষ্ট ফাইভ পুলিচ ফৰ্চত আমাৰ গিনতি নহয় তেতিয়ালৈকে আমি জিম আৰু তাৰপিছত টপত যাবলৈ আমি চেষ্টা কৰি থাকিম। আমাৰ এটাই কাম আছে ৰাইজৰ সেৱা, ষ্টেটৰ সুৰক্ষিত ৰখা আৰু চবৰ কাৰণে হিতত কাম কৰা।
আৰক্ষী সঞ্চালক প্ৰধান হিচাপে জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙৰ কাৰ্যকালৰ অন্তিমটো দিনত আজি চতুৰ্থ অসম আৰক্ষী বাহিনীৰ পেৰেড গ্ৰাউণ্ডত বিদায় অভিবাদন জনোৱা হয়। আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীৰ বিদায় অভিবাদন কুচকাৱাজত আৰক্ষীৰ আঠটা প্লেটুনে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ৰাজ্যৰ প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকো উপস্থিত থাকে। এই অনুষ্ঠানত বিদায়ী আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে অসম আৰক্ষীৰ প্ৰতিজন বিষয়া জোৱানকে আৰক্ষী হোৱাৰ পূৰ্বে সদায় এজন ভাল মানুহ হিচাপে কাম কৰাৰ আহ্বান জনোৱাৰ লগতে ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙক শুভকামনা জনায়। অসম এৰাৰ পূৰ্বে বিদায়ী আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কামাখ্যা মন্দিৰ দৰ্শন কৰে। আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ কাৰ্যকালৰ অন্তিম দিনটোত পুৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বাসগৃহলৈ গৈ বিদায় জনোৱাৰ লগতে নতুন দায়িত্বৰ বাবে শুভকামনা জনায়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অসম আৰক্ষীৰ বিদায়ী সঞ্চালক প্ৰধান জি পি সিঙক কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধানৰ দায়িত্বভাৰ গ্ৰহণৰ পূৰ্বে কালি আনুষ্ঠানিকভাৱে বিদায় জনায়। শ্ৰীআচাৰ্যই সঞ্চালক প্ৰধানগৰাকীক নতুন দায়িত্ব নিৰ্বাহৰ পূৰ্বে অভিনন্দন জ্ঞাপন কৰে। ৰাজভৱনত কালি আয়োজিত অনুষ্ঠানত কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত আছিল। বজালি জিলাৰ পাঠশালাত পৰহিলৈৰে পৰা হ'বলগীয়া অসম সাহিত্য সভাৰ সপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। বজালিৰ ভট্টদেৱ ক্ষেত্ৰত পাঁচদিনীয়াকৈ হ'বলগীয়া এই অধিৱেশনৰ বাবে নাট্যনগৰী পাঠশালাৰ জনসাধাৰণৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা বিৰাজ কৰিছে। এই অধিৱেশনৰ সাংস্কৃতিক শোভাযাত্ৰাত বৰ অসমৰ আৰ্হিৰ প্ৰতিফলন ঘটোৱাৰ প্ৰয়াস কৰা হ'ব। দুখন বাহনত প্ৰতীকী ৰূপত বজালিৰ ঐতিহাসিক ডুবি দেৱালয়, ভোগেশ্বৰী মন্দিৰ আৰু এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ জালিখাটাৰ বটগছৰ লগতে অসমৰ ভিন্ন কলা সংস্কৃতি আটকধুনীয়া ৰূপত তুলি ধৰা হ'ব। এই ব্যতিক্ৰমী সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে শিল্পীসকল অহৰহ ব্যস্ত হৈ আছে। সাহিত্য সভাৰ অধিৱেশন এইবেলি প্ৰথমবাৰলৈ বাটৰ কবিতাৰ আয়োজন কৰা হৈছে। একেদৰে এইবাৰৰ অধিৱেশনত বাণিজ্য মেলাৰ পৰিৱৰ্তে বিজ্ঞান মেলাৰ দিহা কৰা হৈছে। বজালিৰ উৎপাদিত সামগ্ৰী খাদ্য সম্ভাৰেৰে বজালি হাটৰো ব্যৱস্থা কৰা হৈছে। অধিৱেশনথলীত 77 বৰ্গফুটৰ বৃহৎ জাপি সাজি উলিওৱা হৈছে। অধিৱেশনৰ লগত সংগতি ৰাখি আজি পাটাচাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয় আৰু কেইবাগৰাকী ব্যৱসায়ীয়ে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক আৰ্থিক বৰঙণিৰ চেক প্ৰদান কৰে। অসম সাহিত্য সভাই কাইলৈ পুৱা 11:30 বজাত অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ লক্ষ্মীৰাম বৰুৱা সদনত সভাৰ এই বছৰৰ সমাৱৰ্তন অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানতে প্ৰাচ্যতত্ববিদ বিশিষ্ট সাহিত্যিক অধ্যাপক থানেশ্বৰ শৰ্মা আৰু মহেশ্বৰ হাজৰিকালৈ সদস্য মহিয়ান সন্মান আগবঢ়োৱা হ'ব। একেটা অনুষ্ঠানতে গৱেষক সাহিত্যিক অধ্যাপক আনন্দ বৰমুদৈ, বিশিষ্ট সাহিত্যিক অধ্যাপক ইদ্ৰিছ আলী, বিশিষ্ট ভাষাবিদ অধ্যাপক ভীমকান্ত বৰুৱা আৰু গৱেষক সাহিত্যিক অধ্যাপক কৰবী ডেকা হাজৰিকাক সাহিত্যাচাৰ্য সন্মানেৰে বিভূষিত কৰা হ'ব। বিশিষ্ট কবি সাহিত্যিক আনিছ উজ্জামানক জাতীয় কবি উপাধি প্ৰদান কৰা হ'ব। সাহিত্য সভাৰ সভাপতি ডঃ সূৰ্যকান্ত হাজৰিকাৰ সভাপতিত্বত হ'বলগীয়া অনুষ্ঠানত সাহিত্যিক হৰেকৃষ্ণ ডেকা মুখ্য অতিথিৰূপে আৰু কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাচাৰ্য অধ্যাপক দীপক কুমাৰ শৰ্মা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে অসমক বিনিয়োগৰ থলী আৰু দেশৰ শীৰ্ষ ৰাজ্যসমূহৰ অন্যতম ৰূপে গঢ়ি তোলাৰ লক্ষ্যত অটল হৈ আছে। 25 আৰু 26 ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতিৰ বুজ লৈ উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা কোম্পানী বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে আসন্ন এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণৰ 5খন সহযোগী ৰাষ্ট্ৰ আৰু এই বিনিয়োগ সন্মিলনত অংশগ্ৰহণ কৰিবলগীয়া বিশ্বৰ বিভিন্ন প্ৰান্তৰ আগশাৰীৰ উদ্যোগপতিসকলৰ সৈতে এই লক্ষ্যত উপনীত হ'বলৈ সমৰ্থ হ'ব। তেওঁ লগতে এডভান্টেজ আছাম সন্মিলন সাফল্যমণ্ডিত কৰি তোলাৰ বাবে বিশদ পৰিকল্পনা আৰু কৌশল ৰূপায়ণ সুনিশ্চিত কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। পৰ্যালোচনা বৈঠকত অসম ঔদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক মানৱেন্দ্ৰ প্ৰতাপ সিং, উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্ত ঐনাম চৰণ কুমাৰ সিং আৰু বিভাগৰ আন ভালেসংখ্যক জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মধুপুৰ ধাম সত্ৰত বুঢ়ীৰ বৌ গোবিন্দ আটৈৰ তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগৰ সৌজন্যত আৰু ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত আজিৰে পৰা তিনিদিনীয়াকৈ মধুপুৰ উৎসৱ অনুষ্ঠিত হৈছে। শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ পবিত্ৰ তীৰ্থভূমি কোচবিহাৰৰ মধুপুৰ সত্ৰত পালন কৰা এই উৎসৱৰ জৰিয়তে মহাপুৰুষীয়া কৃষ্টি সংস্কৃতিক বিশ্বমুখী কৰাৰ প্ৰয়াস কৰা হৈছে। এই উৎসৱৰ সময়ছোৱাত অসম আৰু পশ্চিমবংগৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰৰ উপৰি চুবুৰীয়া ৰাজ্যখনৰ ভকত বৈষ্ণৱে গুৰু দুজনাৰ কৰ্মৰাজিৰ বিষয়ে আলোচনাত মিলিত হয়। এই উৎসৱৰ সময়ত প্ৰভাত ফেৰী, সাংস্কৃতিক শোভাযাত্ৰা, ৰাষ্ট্ৰীয় আলোচনা চক্ৰ, ধৰ্ম আলোচনী সভা আৰু ভাওনা প্ৰদৰ্শন কৰা হয়। এই উৎসৱতে মালা নিৰ্মালী প্ৰদান কৰি বুঢ়া সত্ৰীয়া আৰু ডেকা সত্ৰীয়া পদত অধিষ্ঠিত কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ নেহৰু পাৰ্কত দিল্লীত বাস কৰা প্ৰৱাসী অসমীয়াসকলৰ সৈতে ভোগালীৰ এক জীপাল সন্ধিয়া শীৰ্ষক অন্তৰংগ আলাপ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি অনুষ্ঠানস্থলী পৰিদৰ্শন কৰি এই অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিতাই পৰিদৰ্শন কালত শ্ৰীমল্লক সংগ দিয়ে। অসম গাঁওৰক্ষী সংগঠনৰ আজি 76 সংখ্যক প্ৰতিষ্ঠা দিৱস। 1949 চনত হৰি নাৰায়ণ বৰুৱাৰ নেতৃত্বত গঢ় লৈ উঠা এই সংগঠনটোৱে ৰাজ্যখনত আইন শৃংখলা আৰু শান্তি সম্প্ৰীতি বৰ্তাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কক্ৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম আৰক্ষী চকীত আয়োজিত গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত আৰক্ষী চকীটোৰ ভাৰপ্ৰাপ্ত বিষয়া ভূসিং বেয়ে হৰিনাৰায়ণ বৰুৱাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে। পাছত থানাৰ উপদেষ্টা কমিটিৰ সভাপতি পৰেশ চন্দ্ৰ ৰায়ে পতাকা উত্তোলন কৰে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে আজি বাক্সা জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত মহিলা আৰু শিশু বিকাশ বিভাগৰ এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। সভাত বেটী বচাও বেটী পঢ়াও, পোষণ অভিযান, প্ৰধানমন্ত্ৰী মাতৃবন্দনা যোজনা, মিছন বাৎসল্য, আদৰ্শ অংগনবাড়ী কেন্দ্ৰকে ধৰি বিভাগৰ বিভিন্ন আঁচনিৰ পৰ্যালোচনা কৰা হয়। জিলাখনত এই আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণ কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্তক নিৰ্দেশ দিয়ে। শ্ৰীমতী নেওগে সংহত শিশু বিকাশ সেৱাৰ অধীনৰ জিলা পৰ্যায়ৰ সমিতিসমূহৰ কাম কাজৰো খতিয়ান লয়। তেওঁ লগতে জিলাখনৰ বুনবাৰী আদৰ্শ অংগনবাড়ী কেন্দ্ৰ পৰিদৰ্শন কৰি কেন্দ্ৰটোত শিশুৰ বাবে থকা ব্যৱস্থাসমূহৰ বুজ লয়। শিক্ষামন্ত্ৰী ডাঃ ৰণজ পেগুৱে আজি গোগামুখ বাদুলোকাত ঝুমুৰ নৃত্যৰ 4-দিনীয়া কৰ্মশালা উদ্বোধন কৰে। ৰাজ্য চৰকাৰৰ উদ্যোগত 20 ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰু সজাই ষ্টেডিয়ামত প্ৰায় 8,000 শিল্পীয়ে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰি বিশ্ব অভিলেখ কৰিবলৈ চলোৱা প্ৰয়াসৰ অংশ হিচাপে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত অনুষ্ঠিত এই কৰ্মশালাত জোনাই, চিলাপথাৰ, মাছকুৱা, ধেমাজি, গোগামুখৰ বৰদৈ বাগান আৰু গাঁৱৰ নৃত্যশিল্পীয়ে অংশগ্ৰহণ কৰিছে। দিহিংচাং বহুমুখী সমবায় সমিতি লিমিটেডৰ উদ্যোগত আজিৰে পৰা ডিব্ৰুগড়ৰ টিংখঙৰ ৰাজগড় জিলা পৰিষদ ভৱনত বাণিজ্যিক ফুল খেতিৰ প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। এই শিবিৰত বিশেষজ্ঞসকলে ফুল খেতিৰ আধুনিক পদ্ধতি, প্ৰজাতিৰ বাছনি, চাহিদা অনুযায়ী উৎপাদন বৃদ্ধি, বজাৰ সংযোগ আদি গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে বিশদভাৱে আলোচনা কৰিব। মন্ত্ৰী বিমল বৰাই উৎসাহী ব্যক্তিসকলক এই শিবিৰত যোগদান কৰিবলৈ আহ্বান জনাইছে।
অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন স্থানত যোৱা নিশা বিশেষ অভিযান চলাই প্ৰায় 3 কোটি টকা মূল্যৰ মাদক দ্ৰব্য জব্দ কৰে। কাৰ্বি আংলং আৰক্ষীয়ে বোকাজানৰ অমৰাজানত এখন বাহনৰ পৰা 745 গ্ৰাম হেৰইন জব্দ কৰে আৰু এই সংক্ৰান্তত 2 লোকক গ্ৰেপ্তাৰ কৰে। জব্দ কৰা হেৰইনখিনিৰ মূল্য প্ৰায় 2 কোটি হ'ব বুলি অনুমান কৰা হৈছে। ইপিনে নগাঁও আৰক্ষীয়ে যোৱা নিশা বৰঘাট বাইপাছত এখন বাহন ৰখাই বাহনখনৰ পৰা 19,000+ ডাইক্লোমাইন হাইড্ৰক্লৰাইড কেপচুল জব্দ কৰে। এই কেপচুলখিনিৰ মূল্য 1 কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। আৰক্ষীয়ে এই ঘটনা সংক্ৰান্তত 3 লোকক আটক কৰিছে। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ কালাপানী আৰক্ষীৰ এটা দলেও দুৰকাটা অঞ্চলত যোৱা নিশা অভিযান চলাই 920টা নিচাজাতীয় কেপচুল আৰু নগদ 5,022 টকা জব্দ কৰে। আৰক্ষীয়ে লগতে আলিবাবু নামৰ এজন সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিছে। চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা শিক্ষা বিভাগৰ সহযোগিতাত আজি সোণাৰী মহাবিদ্যালয় প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে যুৱ সংসদৰ আয়োজন কৰা হয়। এই যুৱ সংসদত উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত সমল ব্যক্তি হিচাপে ভাগ লোৱা কেইবাখনো মহাবিদ্যালয়ৰ অধ্যাপকসকলে ছাত্ৰ ছাত্ৰীসকলক সংসদৰ গুৰুত্ব আৰু গৰিমা, সংসদীয় কাৰ্যপ্ৰণালী আৰু বিভিন্ন নিয়মাৱলী সন্দৰ্ভত ব্যৱহাৰিক আভাস দিয়ে। তদুপৰি ছাত্ৰ ছাত্ৰীসকলক সংসদত কেনেদৰে বিধেয়ক উত্থাপন কৰা হয়, প্ৰশ্নোত্তৰ শিতান কেনেদৰে পৰিচালিত হয় সেই বিষয়টো অনুশীলন কৰোৱা হয়। এই যুৱ সংসদত সোণাৰী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলা আয়ুক্ত ডাঃ নেহা যাদৱ, বিদ্যালয়সমূহৰ পৰিদৰ্শক বিন্তি শৰ্মাৰ উপৰি সোণাৰী মহাবিদ্যালয়, মৰাণ মহাবিদ্যালয়কে ধৰি ভালেমান বিদ্যালয়ৰ অধ্যাপক আৰু শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে। গুৱাহাটীৰ বশিষ্ঠৰ অসম জলভৱনত আজি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই বান আৰু খহনীয়া ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধীনত চলি থকা কাম কাজসমূহৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ অভিযন্তাসকলৰ সৈতে হোৱা আলোচনাত গুণগত মান অটুট ৰাখি ক্ষীপ্ৰতাৰে বান আৰু খহনীয়া প্ৰতিৰোধী কামসমূহ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। আজিৰ বৈঠকত বান নিয়ন্ত্ৰণৰ বাবে ৰাজ্যত নিৰ্মাণ কৰিবলগীয়া জলাশয়সমূহৰ উপৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃত্ৰিম বান ৰোধৰ বাবে গ্ৰহণ কৰিবলগীয়া পদক্ষেপ সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত বান আৰু খহনীয়া ব্যৱস্থাপনা সংস্থাৰ মুখ্য কাৰ্যবাহী বিষয়া, জলসম্পদ বিভাগৰ সচিব আৰু মুখ্য অভিযন্তাৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। উদ্যান শস্য আৰু খাদ্য প্ৰসংস্কৰণ বিভাগৰ সঞ্চালক নৃপেন দাস আৰু সহকাৰী সঞ্চালক কুমুদ হালৈয়ে আজি মাজুলী জিলাৰ কৃষি ক্ষেত্ৰসমূহ পৰিদৰ্শন কৰি কৃষকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁলোকে মাজুলীৰ ভকত চাপৰি, শ্ৰীৰাম চাপৰি, মুদৈবিল, দেউৰীপাম আৰু কাৰ্গিল চাপৰিৰ ভিন ভিন কৃষি ক্ষেত্ৰ পৰিদৰ্শন কৰি কৃষকসকলক যাৱতীয় দিহা পৰামৰ্শও আগবঢ়ায়। পৰিদৰ্শনকালত সঞ্চালক দুগৰাকীক জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক, জিলা কৃষি বিষয়া নাছেৰ ইকবাল ৰেজাৰ উপৰিও কেইবাগৰাকী বিষয়া কৰ্মচাৰীয়ে সংগ দিয়ে। গুৱাহাটী ক্ৰীড়া সন্থা আৰু ক্ৰীড়া সঞ্চালকালয়ৰ উদ্যোগত লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ 70 সংখ্যক সংস্কৰণ আজি আৰম্ভ হৈছে। 35খন জিলাক সামৰি অনুষ্ঠিত এই প্ৰতিযোগিতাত 280টা ক্লাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। প্ৰতিযোগিতাত মুঠ 605খন খেল অনুষ্ঠিত হ'ব। জিলা পৰ্যায়ৰ খেলসমূহ অনুষ্ঠিত হোৱাৰ পাছত 6টা ক্লাষ্টাৰত পৰৱৰ্তী খেলসমূহ অনুষ্ঠিত হ'ব। ৰাজ্যৰ বিভিন্ন স্থানত আজি জিলা পৰ্যায়ৰ খেলসমূহ অনুষ্ঠিত হয়। কামৰূপ মহানগৰ পৰ্যায়ৰ প্ৰথম খেলত FC গ্ৰীণ ভেলীয়ে অসম আৰক্ষীক 1-0 পৰাস্ত কৰে। একেদৰে বৰপেটাৰ জিলা পৰ্যায়ৰ প্ৰথমখন খেলত বাৰাদী ফুটবল ক্লাবে নৱৰূপ ক্লাবক 2-0 পৰাভূত কৰে। ডিফুথুৱা কাৰ্বি আংলং জিলাৰ প্ৰথমখন খেলত হাণ্টাৰ্ছ ফুটবল ক্লাবে অভ সিংথুৰ ফুটবল ক্লাবক 4-0 পৰাস্ত কৰে। তামোলপুৰ উচ্চতৰ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত পাটকিজুলি মাইনাও ক্লাব আৰু গুৰেশ্বৰ টাউন ফুটবল ক্লাবৰ মাজৰ প্ৰথমখন খেল 1-1 অমীমাংসিতভাৱে সামৰণি পৰে। মঙলদৈৰ সোণালীপামত অনুষ্ঠিত বৰদলৈ ট্ৰফীৰ প্ৰথমখন খেলত চিৰসেউজী সংঘই মুদৈবুৰী জুংলাবৰী ক্লাবক 4-1 পৰাস্ত কৰে। ৰাজ্যৰ ছোৱালীৰ বীচ হেণ্ডবল দলে উত্তৰাখণ্ডত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে আজি কোৱাৰ্টাৰ ফাইনেলত মহাৰাষ্ট্ৰক 0-2 ফলাফলত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। ৰাজ্যৰ ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান হিচাপে ভাৰতীয় আৰক্ষী সেৱাৰ জ্যেষ্ঠ বিষয়া হৰমিত সিঙৰ আজি দায়িত্বভাৰ গ্ৰহণ। অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। ৰাজ্য চৰকাৰৰ অসমক বিনিয়োগৰ থলী আৰু দেশৰ শীৰ্ষ ৰাজ্যসমূহৰ অন্যতম ৰূপে গঢ়ি তোলাৰ লক্ষ্য। ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগৰ সৌজন্যত কোচবিহাৰৰ মধুপুৰ সত্ৰত আজিৰে পৰা তিনিদিনীয়াকৈ মধুপুৰ উৎসৱ আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতা আৰম্ভ। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী বাতৰি 7:10 বজাত।